এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। 79 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে আজি সন্ধিয়া 7 বজাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ। মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা ৰূপায়ণৰ বাবে বাকী থকা 325 কোটি টকা আবণ্টনত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি নলবাৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কাৰ্যসূচী। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ 5খন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। আৰু ভাৰত বাংলাদেশ সীমান্তত কাছাৰ আৰক্ষীৰ 9জন ৰোহিংগিয়া অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ। সমগ্ৰ দেশত কাইলৈ 79 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হ'ব। দিৱসৰ প্ৰাক্ষণত দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে হৰ ঘৰ তিৰংগা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। এই অভিযানৰ অংশ হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা 7 বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ইয়াৰ পৰিপ্ৰেক্ষিতত সন্ধিয়া 7:10 প্ৰচাৰিত অসমীয়া বাতৰি 7:50 প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা 9:30 প্ৰচাৰ কৰা হ'ব। কাইলৈ পুৱা 7 বজাত লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত পুৱা 7:05 প্ৰচাৰ হ'বলগীয়া অসমীয়া বাতৰি 6:50 প্ৰচাৰ কৰা হ'ব। একেদৰে এই অনুষ্ঠান প্ৰচাৰৰ বাবে কাইলৈ পুৱা 7:55 উজনি অসমৰ বাতৰি প্ৰচাৰ কৰা নহ'ব। স্বাধীনতা দিৱস উপলক্ষে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব আৰু এই উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিব। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত বিভিন্ন জিলা প্ৰশাসনে উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্ৰতিকূল বতৰৰ মাজতো স্বাধীনতা দিৱস উদযাপনৰ বাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী বাহিনীৰ উপৰি স্কাউট এণ্ড গাইডৰ দলে পেৰেডৰ অনুশীলন চলাই আছে। গুৱাহাটীৰ স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
কাইলৈ 79 সংখ্যক স্বাধীনতা দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী খানাপাৰাতো স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কাইলৈ পুৱা 9 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইতিমধ্যে যোৱা কেইবাদিনো ধৰি আৰক্ষী, অৰ্ধসামৰিক বাহিনী, মহিলা কমাণ্ডো দল, NCC আদি গোটে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত খেলপথাৰত মাৰ্চপাষ্ট অনুশীলন অব্যাহত ৰাখিছে। একেদৰে কাইলৈ দিনটোত সকলো চৰকাৰী, অৰ্ধচৰকাৰী শিক্ষানুষ্ঠান আদিতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব। স্বাধীনতা দিৱস উপলক্ষে কাইলৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, কৰ্কট প্ৰতিষ্ঠান, অনাথ আশ্ৰম, বিভিন্ন শিক্ষানুষ্ঠান আদিত ফল মূল বিতৰণ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে। স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। মহানগৰীলৈ প্ৰৱেশ কৰা প্ৰতিটো পথতে প্ৰতিখন বাহনত তন্ন তন্নকৈ তালাচী চলাইছে আৰক্ষীয়ে।
বৰাক উপত্যকাতো 79 সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে পালন কৰা হ'ব। এই সন্দৰ্ভত বিতং তথ্যৰ সৈতে শিলচৰৰ পৰা আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আশী ৰাণী দাস।
79 সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে বৰাক উপত্যকাৰ 3খন জিলাত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই উপলক্ষে সকলো চৰকাৰী কাৰ্যালয় ত্ৰিৰংগা বৰ্ণৰে সজাই তোলা হৈছে। হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে আজি কাছাৰ জিলাত এক বৰ্ণেল বাইক ৰেলী আৰু পদযাত্ৰা ৰেলী আয়োজিত হ'ব। পুৱা 10:30 বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী। ইফালে কাইলৈ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত স্বাধীনতা দিৱসৰ মূল অনুষ্ঠানত বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। এই উপলক্ষে 6ষ্ঠ অসম আৰক্ষী বেটেলিয়ন, জিলা আৰক্ষী, যান বাহন আৰক্ষী, CRPF, হোমগাৰ্ড, NCC, স্কাউট গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এক মনোমোহা কুচকাৱাজ অনুষ্ঠিত হ'ব। একেদৰে শ্ৰীভূমি আৰু হাইলাকান্দি জিলাতো স্থানীয় জিলা প্ৰশাসনে স্বাধীনতা দিৱস উদযাপন উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।
সীমান্ত সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু আইন শৃংখলা বজাই ৰাখিবলৈ কাছাৰ জিলা প্ৰশাসনে ভাৰত বাংলাদেশ সীমান্তত যাতায়াত আৰু কিছু পণ্য সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত পথৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই অনুসৰি জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তৰ 1 কিলোমিটাৰ এলেকাত সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈকে কোনো লোকে আহ যাহ কৰিব নোৱাৰিব। নিশাৰ ভাগত সুৰমা নদীত নাও চলাচলত বাধা আৰোপ কৰা হৈছে। মানকাছৰ জিলাতো বাংলাদেশ সীমান্তৱৰ্তী বৰাই ৰালগাত আৰক্ষীয়ে ব্ৰহ্মপুত্ৰত নাৱেৰে সুৰক্ষা ব্যৱস্থাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। দিৱসৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনেও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। জিলাখনৰ অসম মেঘালয় সীমান্তৰ স্পৰ্শকাতৰ এলেকাসমূহত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে। স্বাধীনতা দিবস উপলক্ষে যোৱা 2 আগষ্টত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰশাসনে ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই অভিযানৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি শোভাযাত্ৰা, তিৰংগ সমলয় আদি অনুষ্ঠিত হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশ লয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাত এই অভিযানত অংশ লয়। ডিব্ৰুগড় লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা শ্ৰীসোণোৱালে জিলাখনৰ বিজেপিৰ প্ৰাক্তন সভাপতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ হৰেন্দ্ৰ নাৰায়ণ দত্ত, বিশিষ্ট লোকশিল্পী ৰামচন্দ্ৰ চাচনি, ডিব্ৰুগড়ৰ RSSৰ প্ৰতিষ্ঠাপক সভাপতি জ্যেষ্ঠ অধিবক্তা অসীম দত্তৰ ঘৰলৈ গৈ তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে 1খনকৈ ৰাষ্ট্ৰীয় পতাকা উপহাৰ দি এই অভিযানত তেওঁলোকৰ অংশগ্ৰহণৰ বাবে আহান জনায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ উদ্দেশ্যে তেওঁলোকৰ মাজত ৰাষ্ট্ৰীয় পতাকাও বিতৰণ কৰে। বজালী জিলাতো হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত বিজেপিৰ বজালী জিলা সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা, হোজাই, শিৱসাগৰ, যোৰহাটকে ধৰি অন্যান্য জিলাসমূহতো এই অভিযানৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ খবৰ আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাধীনতাৰ 78 বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰচাৰ কৰি অহা অনুষ্ঠানমালাৰ অংশ হিচাপে অহা 16 আগষ্ট শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। স্বাধীনতাৰ প্ৰত্যাশা, কি পালো কি নাপালো শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।
অহা শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে জনপ্ৰিয় লেখক আমেৰিকাৰ জৰ্জিয়া বিশ্ব।
ৰাজ্যিক মন্ত্ৰীসভাই 2025-26 বৰ্ষত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনাৰ ৰূপায়ণৰ বাবে বাকী থকা 325 কোটি টকা আবণ্টনত অনুমোদন জনাইছে। সকলোৰে বাবে গুণগত স্বাস্থ্যসেৱা নিশ্চিতকৰণৰ লক্ষ্যৰে হিতাধিকাৰীসকলক নগদবিহীন চিকিৎসা সেৱা প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিবলৈ এই পদক্ষেপ লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত জনসাধাৰণক সুলভ মূল্যত বিদ্যুৎ যোগানৰ বাবে কয়লা মন্ত্ৰালয়ৰ পৰা 500 মেগাৱাট শক্তি ক্ৰয় কৰিবলৈ অনুমোদন জনায়। তদুপৰি মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত ধুবুৰী আৰু বিশ্বনাথত পুনৰ শ্ৰেণী বিভাজন আৰু অনাকৃষি কাৰ্যৰ বাবে 8টা প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন জনায়। উদ্যোগসমূহৰ উন্নয়নৰ সুবিধাৰ্থে মন্ত্ৰীসভাই অসম সমন্বিত ভৱন নিৰ্মাণ নিয়ামক উপবিধি 2022 সংশোধনীটো অনুমোদন জনাইছে। মন্ত্ৰীসভাই কাৰ্বি আংলঙত 1500 মেগাৱাট পাম্প ষ্টৰেজ প্ৰকল্পৰ বাবে অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। 114 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া নগৰীয়া পানী যোগান আঁচনি, 31 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ধমধমা দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান, 77 কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত নিৰ্মাণ কৰিবলগীয়া খগ্ৰাপাৰ পথ উৰণ সেতু, অসম স্থিতিস্থাপক গ্ৰাম্য সেতু কাৰ্যসূচীৰ অধীনত নিৰ্মাণ কৰিবলগীয়া 59 কোটি টকা ব্যয় সাপেক্ষ 8খন দলঙকে ধৰি 20টা নতুন প্ৰকল্পৰ আজি মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব। ইয়াৰ লগতে তেওঁ 69 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৰকুৰা পথ উৰণ সেতু আৰু 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গোপাল বজাৰ, বালিতাৰা, ছটমা, মিলন বজাৰ উপকেন্দ্ৰকে ধৰি 7টা প্ৰকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে কালি কোকৰাঝাৰত সাংবাদিকৰ সৈতে মত বিনিময় কৰি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰোগী ভৰ্তি হোৱাৰ সময়ত 10,000 টকা আগধন হিচাপে জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বুলি মন্তব্য কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে কালি চলিত বছৰৰ 1 জানুৱাৰীক ভিত্তি হিচাপে লৈ বিটিচিৰ 5খন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে। চিৰাং, কোকৰাঝাৰ, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। চূড়ান্ত তালিকা অনুসৰি বিটিচিৰ 40টা পৰিষদীয় সমষ্টিত 26,58,000ৰো অধিক ভোটদাতা আছে। ইয়াৰে 13,23,600ৰো অধিক পুৰুষ আৰু 13,34,700ৰো অধিক মহিলা ভোটদাতা। নিৰ্বাচনৰ বাবে 3,279টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। যোৱা 22 জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছত জনসাধাৰণৰ 5,387টা ওজৰ আপত্তি নিষ্পত্তি কৰি কালি চূড়ান্ত তালিকা প্ৰকাশ কৰা হয়। কোকৰাঝাৰ জিলাতো কালি এই তালিকা প্ৰকাশ কৰা হয়। জিলাখনত 913টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। কোকৰাঝাৰত 7,00,000ৰো অধিক ভোটদাতা আছে। ইয়াৰে 3,50,400ৰো অধিক পুৰুষ আৰু 3,50,300ৰো অধিক মহিলা ভোটদাতা। জিলাখনৰ ফকীৰগ্ৰাম পৰিষদীয় সমষ্টিত সৰ্বাধিক 75,000ৰো অধিক আৰু শ্ৰীৰামপুৰত সৰ্বনিম্ন 47,000ৰো অধিক ভোটদাতা আছে। ইপিনে চিৰাং জিলাৰ অন্তৰ্গত 7টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। চিৰাং জিলাৰ 7টা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 3,98,643। কাছাৰ জিলাৰ কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা কালি আৰক্ষীয়ে 9 ম্যানমাৰৰ ৰোহিংগিয়া সম্প্ৰদায়ৰ লোকক গ্ৰেপ্তাৰ কৰে। এই লোককেইজন 13 বছৰ পূৰ্বে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বুলি অভিযোগ উঠিছিল। লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে তেওঁলোকক বিতাৰণৰ ব্যৱস্থা কৰা হ'ব বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে আটক কৰা লোকসকলৰ ভিতৰত 2 পুৰুষ, 2 মহিলা, 1 কিশোৰী আৰু 4 শিশু আছে। দেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰাৰ পাছত শেহতীয়াকৈ এই লোককেইজন হায়দৰাবাদৰ পৰা কাছাৰলৈ আহিছিল। কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই প্ৰকাশ কৰা মতে স্থায়ীভাৱে জিলাখনত বসতি কৰাৰ উদ্দেশ্যে তেওঁলোকে জিলাখনলৈ আহিছিল। এই লোককেইজনে জম্মু কাশ্মীৰ, তেলেংগানাকে ধৰি বিভিন্ন ৰাজ্যত কাম কৰিছিল। ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জিলাখনৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা এজন যুৱকক কালি গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনৰ পৰা বাংলাদেশৰ 2 পতাকা, চিম কাৰ্ড আৰু আপত্তিজনক নথি পত্ৰ জব্দ কৰা হৈছে। উত্তৰ গুৱাহাটীত কাইলৈ 2 উন্নত মানসম্পন্ন ক্ৰীড়া একাডেমী মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী আৰু গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমী মুকলি কৰিব। উত্তৰ গুৱাহাটীৰ ফুলুং ডেকাবাৰীত 40 বিঘা ভূমি সামৰি একাডেমী 2 নিৰ্মাণ কৰা হৈছে। এই একাডেমী 2 পৰিদৰ্শন কৰি ভাৰতীয় ক্ৰিকেট সন্থাৰ সচিব দেৱজিৎ শইকীয়াই কালি এই বিষয়ে প্ৰকাশ কৰে।
অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী আৰু গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমী মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় 2-2.5 বছৰ আগতে 20 বিঘা মাটি ডেপুটি কমিশনাৰ ক্ৰীড়াডেমীয়ে এলট কৰিছিলে আৰু কামখিনি আমি প্ৰায় 1-3 মাহ আগতে আৰম্ভ কৰিলোঁ আৰু এই ক্ৰিকেট একাডেমীৰ ফিল্ডখন উইথ পেভিলিয়ন হোষ্টেল এইখিনি সম্পূৰ্ণ হৈ উঠিছে আৰু লগত প্ৰেক্টিছ এৰিয়া গোটেই ফেচিলিটিছখিনিও হৈ উঠিছে, জিম টিম গোটেইখিনি আমাৰ কমপ্লিট হ'ল আৰু গুৱাহাটী টাউন ক্লাবে যিটো ফুটবল একাডেমী বনাইছে তাতে 2 ফুটবল গ্ৰাউণ্ড আৰু প্লেয়াৰ্ছ হোষ্টেল এলং উইথ দ্য ফুটবল পেভিলিয়ন এই গোটেইখিনি কামৰ সম্পূৰ্ণ হৈ গৈছিলে আৰু অহা 15 তাৰিখ স্বাধীনতা দিৱসৰ দিনাখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে 2 বজাত আহি এইটো উদ্বোধন কৰিব। ইয়াতে তেওঁৰ লগতে উপস্থিত থাকিব NRLৰ MD ভাস্কৰ জ্যোতি ফুকন ডাঙৰীয়া।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অংকুৰ জ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
কাইলৈ অৰ্থাৎ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰ পূৰ্ণ হ'ব। চুক্তিৰ সকলো দফা ৰূপায়ণ নোহোৱাত ইয়াৰ অন্যতম স্বাক্ষৰকাৰী সৌধ অসম ছাত্ৰ সন্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত IIM স্থাপনত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। এই বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰত বাংলাদেশ সীমান্তৰে বেপঘৰত চোৰাং সামগ্ৰীৰ সৰবৰাহ চলি আছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ গৃহত বিলাহী হোটেল গঢ়ি উঠা সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জনজাতীয় বেল্ট ব্লক অক্ষত থাকিব আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে 600 ক্ষুদ্ৰ এনে বেল্ট ব্লক গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ উদ্ধৃতিৰে অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সাংবাদিকৰ সংবাদ লেখা বা ভিডিঅ' পৰিৱেশন ৰাষ্ট্ৰদ্ৰোহৰ কাৰণ হ'ব নোৱাৰি বুলি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। CBSEয়ে কালি চলোৱা অভিযানত গুৱাহাটীৰ 2 শিক্ষানুষ্ঠানকে ধৰি দেশৰ 10 বিদ্যালয়ত ভুৱা নামভৰ্তিৰ জালিয়াতি পোহৰলৈ আহিছে। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
সত্ৰীয়া সংস্কৃতিৰ সাধক দক্ষিণ যোৰহাটৰ শ্ৰী শ্ৰী লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ মোহন চন্দ্ৰ মহন্তৰ আজি পুৱতি নিশা কৰঙাস্থিত নিজৰ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। অসম আন্দোলনৰ সক্ৰিয় কৰ্মী আৰু সুদক্ষ নামাচাৰ্যজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 জাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ঊনাশী সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে আজি সন্ধিয়া 7 বজাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ। মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনাৰ ৰূপায়ণৰ বাবে বাকী থকা 325 কোটি টকা আবণ্টনত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি নলবাৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কাৰ্যসূচী। BTC পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ 5 জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। আৰু ভাৰত বাংলাদেশ সীমান্তত কাছাৰ আৰক্ষীৰ 9 ৰোহিংগিয়া অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।